এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত বিভাগটোৰ কেইবাখনো আঁচনি উদ্বোধন। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ টিংখাঙত সোণোৱাল কছাৰী সংগ্ৰহালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি বুঙলৈ শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধনৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে আজি এই শ্ৰমিকসকলক গৃহ প্ৰদানৰ বাবেও অনুমোদন জনাইছে। চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰোঁ। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলো যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটি নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব ঘৰো পাব।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত কৃষি বিভাগৰ অধীনৰ মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ জৰিয়তে 500 কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীলৈ 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। তদুপৰি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু সমাৱেশী জীৱিকা অভিযানৰ অধীনত 120 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 1 লাখ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃহপ্ৰৱেশ তথা কৃষি সাৰথি ডিজিটেল এপ মুকলি কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 1,819,91,00,000 টকা আবণ্টন দিয়ে। এই ধনৰ জৰিয়তে 1,522 কিলোমিটাৰ পথ আৰু 62খন দলং নিৰ্মাণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। অনুষ্ঠানৰ পাছত শ্ৰীচৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
ভাৰত চৰকাৰ আসাম কি প্ৰগতি বিকাশ আৰু জন কল্যাণ কে লিয়ে হৰ সম্ভৱ কদম উঠা ৰহী হে। আজ হি ইস কাৰ্যক্ৰম মে ইয়াহ কে জো প্ৰপোজল থে 728 সড়কো লগভগ 1800 কৰোড় ৰূপে সে জ্যাদা কি সড়কে আৰু 62 পুল আজ আসাম কে গ্ৰামীণ ভাইয়ো আৰু বহনো কে লিয়ে স্বীকৃত কিয়ে হে, জিসকা লাভ কই ছোটে ছোটে গাঁও মে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক বনাকৰ কানেক্টিভিটি কে লিয়ে মিলেগা আৰু সড়কে সমৃদ্ধি কি বাহানী হে। মাননীয় মুখ্যমন্ত্ৰী জী নে ये भी कहा था कि मनरेगा जो अब विकसित भारत जी राम जी के रूप में अगले वित्तीय वर्ष से लागू होगी, मजदूरों को काम के लिए कुछ और मैंडेज की जरूरत। अभी जो मैंडेज थे उनमें हमने 300 लाख बैंडेज 3 करोड़ मैंडेज और जोड़े हैं, लगभग 1100 करोड़ रुपया इसमें लगेगा। तो ये भी आसाम के मजदूर भाइयों और बहनों को लगातार काम मिले इसके लिए दिया जाएगा।
कृषि मंत्री श्री चौहान ने कायलै माजुली जिला भ्रमण करिबो। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা 2025-26 বৰ্ষৰ সৰস মেলা আজি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে 10 কোটি মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2027 চনৰ ভিতৰত ইয়াৰে 3 কোটি মহিলাক লাখপতি কৰাৰ বাবে নিৰ্দেশ দিছিল। 2025 চনতে এই লক্ষ্য অতিক্ৰম কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমত 9 লাখৰো অধিক মহিলা লাখপতি হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে 2021 চনৰ সাৰস মেলাত 4,18,00,000 টকাৰ সামগ্ৰী বিক্ৰী হৈছিল। 2024 চনত এই বিক্ৰী 19 কোটিলৈ 19 কোটি টকালৈ বৃদ্ধি পায়। আজির অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে কালিৰে পৰা অনুষ্ঠিত এই মেলাত গ্ৰাম্য উদ্যোগী আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250খনৰো অধিক বিপণীয়ে অংশ লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী এই বিপণীসমূহত প্ৰদৰ্শন কৰা হৈছে। আজিৰে পৰা আটাইকেইটা দিনতে বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি টিংখাঙত সোণোৱাল কছাৰী সংগ্ৰহালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সোণোৱাল কছাৰীসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ বুলি মন্তব্য কৰে। টিংখাং সমষ্টিৰ 9 খাটৰ নিগম পাঁচালিত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো জনগোষ্ঠীটোৰ চহকী সংস্কৃতি আৰু পৰম্পৰাসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দাঁতিকাষৰীয়া এলেকাত আজি গঁড়ৰ আক্ৰমণত 2 লোক আহত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কৰ্তব্যৰত অৱস্থাত এজন গৃহৰক্ষী জোৱানক গঁড়ে আক্ৰমণ কৰে। একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া হাতীখুলি চাহবাগিচাৰ শ্ৰমিক লাইনত আন এজন লোকক গঁড়ে আক্ৰমণ কৰে। লোক দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ আগেয়ে যোৱা 15 ফেব্ৰুৱাৰীত কহৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণত 2 বনকৰ্মী আহত হৈছিল। লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ভাৰতীয় চিনেমা, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছবিৰ বাবে এই সন্মান গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ফাৰহান আখতাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টৰ প্ৰযোজিত বুং হৈছে লক্ষ্মীপ্ৰিয়া দেৱীৰ পৰিচালনাৰ প্ৰথমখন ছবি। শিশু অভিনেতা গুগন কিপজেন আৰু বালা হিজামে অভিনয় কৰা এই মণিপুৰী ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবিক পাছ পেলাই এই বঁটা লাভ কৰে। বুং শব্দৰ অৰ্থ হৈছে মণিপুৰী ভাষাত সৰু ল'ৰা। ছবিখনত সামাজিক আৰু ৰাজনৈতিকভাৱে অস্থিৰ পৰিস্থিতিত এটা সৰু ল'ৰাৰ কাহিনীক চিত্ৰায়ণ কৰা হৈছে। একচন থ্ৰিলাৰ ওৱান বেটল আফটাৰ এনাডাৰ শ্ৰেষ্ঠ ছবিকে ধৰি 6টা বঁটা লাভ কৰিছে। অসম কলেজ শিক্ষক সংস্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়সমূহত পৰীক্ষা কেন্দ্ৰত শিক্ষক আৰু বৰ্হি নিৰীক্ষকক নিগৃহীত কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৱৰ্তী অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নিয়োজিত বৰ্হি নিৰীক্ষক এজনক পৰীক্ষাগৃহত অসাধু উপায় অৱলম্বন কৰা ছাত্ৰৰ বিৰুদ্ধে স্থিতি লোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্মমভাৱে প্ৰহাৰ কৰা হয়। গুৰুতৰভাৱে আহত শিক্ষকজন বৰ্তমানো চিকিৎসাধীন হৈ আছে। ঘটনাৰ লগত জড়িত আনজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। গুৱাহাটীৰ বিবৰুৱা মহাবিদ্যালয়ৰ শিক্ষক গোটে এই ঘটনাক তীব্ৰভাৱে গৰিহণা দি আজি মহাবিদ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আজি EVM আৰু VVPATৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ নিৰীক্ষণ অনুষ্ঠিত হয়। ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিৰ বাবে কালি আৰু আজি এই নিৰীক্ষণ অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত 350টা EVM আৰু 31টা VVPAT পৰীক্ষণ কৰা হয়। বিভিন্ন স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ উপস্থিতিত এই পৰীক্ষণ সম্পন্ন হয়। অসম অৰুণাচল সীমা বিবাদ মীমাংসা দিশত শক্তিশালী পদক্ষেপ হিচাপে নামচাই ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ মাজৰ প্ৰথমটো সীমাস্তম্ভ অৰুণাচলৰ পাক্কে কেচাং জিলাত স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে এই পদক্ষেপে আন্তঃৰাজ্যিক সীমাৰ ক্ষেত্ৰত থকা দশকজোৰা অনিশ্চয়তাৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত বিভাগটোৰ কেইবাখনো আঁচনি উদ্বোধন। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ টিংখাঙত সোণোৱাল কছাৰী সংগ্ৰহালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি বুঙলৈ শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।